কাশ্মীৰ নাগৰিকক প্ৰদান কৰা সকলো বৈধ ভিছা বাতিল কৰা হৈছে। তদুপৰি চুবুৰীয়া দেশখনৰ নাগৰিকসকলক প্ৰদান কৰা চিকিৎসা ভিছাসমূহ অহা 29 এপ্ৰিললৈকেহে বৈধ বুলি বিবেচিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি সম্প্ৰতি ভাৰতত থকা সকলো পাকিস্তানী লোকে এই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভাৰতৰ পৰা যাব লাগিব। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক পাকিস্তানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে বৰ্তমান তাত থকা ভাৰতীয়সকলক অতি শীঘ্ৰেই দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ভাৰতে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকসকলক ভাৰতলৈ অহাৰ অনুমতিও বাতিল কৰিছে। ছাৰ্ক ভিছাৰ অধীনত সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে ভাৰতে পাকিস্তানৰ শীৰ্ষ কূটনীতিবিদ ছাদ আহমেদ ৱাৰিছক তলব কৰি পাকিস্তান সেনাৰ কূটনীতিবিদসকলক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে। কূটনীতিবিদগৰাকীক যোৱা নিশা চমন জাৰি কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতে এই পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহলগামত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক ভাৰতৰ আত্মাক আঘাত হনাৰ দুঃসাহস বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনী জিলাত আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে সন্ত্ৰাসবাদীবোৰে য'তে আত্মগোপন নকৰক কিয় ভাৰতে তাৰ পৰাই সিহঁতক বিচাৰি উলিয়াব। পেহলগামৰ ঘটনাক নিন্দা কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক চিনাক্ত কৰি বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ'ব বুলি তেওঁ সকীয়াই দিয়ে। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ বায়ুসেনাৰ জোৱান টাগে হালিয়াঙৰ নছৱাৰ্দে আজি পুৱা তেওঁৰ গৃহ চহৰ নামনি সোৱণশিৰি জিলাৰ জিৰোলৈ লৈ যোৱা হয়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এয়া এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে এই দুখৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণ শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে। শ্ৰীখাণ্ডুৱে নিহত জোৱানজনৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি 50 লাখ টকাৰ বিত্তীয় সাহায্য আৰু তেওঁৰ গাঁৱত এটা স্থায়ী স্মাৰক নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। কাইলৈ পুৱা সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে টাগিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু 22 এপ্ৰিলত কাশ্মীৰৰ পেহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকা বুলি তেওঁ কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিধায়কগৰাকীক আটক কৰা হৈছে। সম্প্ৰতি তেওঁক নগাঁও সদৰ থানাত ৰখা হৈছে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। 10 সহস্ৰাধিক লোকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ডঃ শৰ্মাই বিজেপি মিত্ৰজোঁটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে সদায় দায়বদ্ধতাৰে কাম কৰি আহিছে বুলি মন্তব্য কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনত অসমৰ সকলো গাঁও আৰু বাগিচা সামৰি লোৱা হৈছে বুলি মন্তব্য কৰে। বিৰোধীৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিয়ে মিত্ৰজোঁটৰ ওপৰত আস্থা বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত দাবী কৰে। কালিৰে পৰা হৈ থকা মুখলধাৰ বৰষুণ আৰু ধুমুহাৰ ফলত উজনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি হৈছে। চৰাইদেউ জিলাত ধুমুহাত সৰু ডাঙৰ গছ উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ লগতে যাতায়াত পৰিবহণতো অসুবিধাৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ত ধুমুহাৰ প্ৰভাৱ কম আছিল যদিও ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কালিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণত ডিব্ৰুগড়ৰ থানা চাৰিআলি, এছ এছ ৰোড, জেইল ৰোড, খলিহামাৰী, চকীডিঙি, শান্তিপাৰা, নালিয়াপুলকে ধৰি বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱা জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈছে। বানৰ বাবে আজি বহুকেইখন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হয়। মৰাণ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই অহা 5 আৰু 6 মে'ত সংগঠনটোৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। আজি ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। দিচাম সত্ৰৰ সত্ৰাধিকাৰ বাবুল দহোটীয়াই লাইখুটা স্থাপন কৰা অনুষ্ঠানত ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দ উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।